নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 6-8 কোটি টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত যমুনামুখত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত আন আন খণ্ডৰ লগতে শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে।
যে আমাৰ অসমৰ প্ৰত্যেকখন হাইস্কুলকে পৰ্যায়ক্ৰমে আমি 6 কোটিৰ পৰা 8 কোটি টকালৈকে দিম, যাতে হাইস্কুলবিলাক আমি সুন্দৰ কৰি নিৰ্মাণ কৰিব পাৰি। আজি আপোনালোকক ইয়াতে 31 কোটি টকা দিছে 6টা ফ্লাড কণ্ট্ৰল স্কিম কৰিবৰ বাবে।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যমুনামুখৰ নৱনিৰ্মিত ৰেলৱে উড়ন সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰায় 83 কোটি টকা ব্যয়েৰে নিৰ্মিত এই উড়ন সেতুখনৰ মুঠ দৈৰ্ঘ্য হৈছে 951 মিটাৰ। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে এই উড়ন সেতুখনে দবকা, কামপুৰ আৰু যমুনামুখ ৰেলৱে ষ্টেচনৰ মাজত সুচল যাতায়াত গঢ়ি তুলিব। ধুবুৰী জিলাৰ বিলাসীপাৰা ন্যায়িক দণ্ডাধীশ দীপজ্যোতি হাজৰিকাক আজি কাৰ্যালয়ৰ চৌহদতে কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত হাফিজুর ৰহমান আৰু আটোৱাৰ ৰহমান নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বিলাসীপাৰা আৰক্ষীয়ে জনোৱা মতে বিলাসীপাৰা সমজিলা কাৰ্যালয়ত কৰ্মৰত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ দীপজ্যোতি হাজৰিকাক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই 3জনীয়া এটা দুৰ্বৃত্তৰ দলে অনুসৰণ কৰি আহিছিল। কাৰ্যালয়ৰ চৌহদত দণ্ডাধীশগৰাকী গাড়ীৰ পৰা নমাৰ লগে লগেই দুৰ্বৃত্তৰ দলটোৱে অতৰ্কিতে আক্ৰমণ চলায়। অৱশ্যে সেই স্থানত থকা আৰক্ষীয়ে আন আন লোকৰ সহযোগত দলটোৰ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটে বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ পিছত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে। জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰীয়ে আজি এই কথা সদৰি কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে ৰাজ্য চৰকাৰে মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সৈতে আলোচনা কৰিবলৈ সন্মত হোৱাৰ পিছতে প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰা হৈছে। উল্লেখযোগ্য যে কালি পল্টন বজাৰস্থিত জনজাতীয় জিৰণিচৰাত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই কাৰ্যসূচীৰ পিছতে তেওঁলোকে আজিৰে পৰা ৰাজ্যজুৰি অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় সংগঠনসমূহৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে আজি জনজাতীয় নেতা আদিত্য খাখলাৰীয়ে কয় যে সমগ্ৰ বিষয়টোক লৈ যিহেতু চৰকাৰে আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰিছে, সেয়ে সমন্বয়ৰক্ষী সমিতিয়ে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীও সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰী কৃষ্ণেন্দু পালে আজি হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আয়োজিত এখন আঁচনি পুনৰীক্ষণ সভাত অংশগ্ৰহণ কৰে। লোকনিৰ্মাণ, পশুপালন, মীন আদি কেইবাটাও বিভাগৰ বিষয়া তথা কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বুজ লয়। হোজাই জিলাত শেহতীয়াকৈ চোৱাইন ফ্লুৰ বাবে গাহৰি পালকসকলক যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীগৰাকীয়ে গাহৰি পালকসকলে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া ক্ষতিপূৰণৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰে। যোৰহাট জিলা আয়ুক্তই আজি জিলাখনৰ অন্তৰ্গত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা তথা আন আনুষংগিক বিষয়সমূহৰ বুজ লয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত শ্ৰমিক লাইনৰ পট্টা তথা দাগসমূহৰ বৰ্তমানৰ জৰীপৰ অৱস্থা আৰু এই সন্দৰ্ভত প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তকে ধৰি আন কেইবাগৰাকীও আমোলা বিষয়া উপস্থিত থাকে। অহা মাহৰ প্ৰথম ভাগতে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন মুকলিৰ বাবে নিৰ্মাণকাৰী সংস্থাই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। দলংখনৰ নিৰ্মাণৰ 90% কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি লোক নিৰ্মাণ বিভাগৰ কৰ্তৃপক্ষৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।